লেবিয়া পুস্তক 26 অধ্যায় ঈশ্বৰীয় প্ৰতিজ্ঞা আৰু হাও তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাহাজিবা আৰু কটা মূৰ্তি বা স্তম্ভ স্থাপন নকৰিবা পৰি সেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশৰ নক্সা কটা কোনো শিল স্থাপন নকৰিবা কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকে মোৰ বিশ্ৰাম বাৰ পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা মই যিহোৱা যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য কৰা তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম তাতে ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব তোমালোকৰ শস্য মৰা কালত দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব আৰু তোমালোকে হেঁপা পলোৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা আৰু মই দেশত শান্তি দান কৰিম তাতে তোমালোকক কোনেও ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব তোমালোকে তোমালোকৰ শত্ৰুবোৰক খেদি দিবা আৰু তোমালোকৰ আগতে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ'ব আৰু তোমালোকৰ পাঁচজনে এশজনক আৰু তোমালোকৰ এশজনে দহ হাজাৰজনক খেদি দিব আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ'ব মই তোমালোকলৈ অনুগ্ৰহেৰে দৃষ্টি কৰি তোমালোকক বহু বংশ কৰিম আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা আৰু নতুন শস্য থবলৈ পুৰণি শস্যবোৰ উলিয়াবা মই তোমালোকৰ মাজত মোৰ আৱাস স্থাপন কৰিম আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব আৰু মই তোমালোকৰ মাজত অহা যোৱা কৰি তোমালোকৰ ঈশ্বৰ হ'ম আৰু তোমালোক মোৰ প্ৰজা হ'বা মিছৰীয়াসকলৰ বন্দী নহ'বৰ কাৰণে যিজনাই মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই তোমালোকৰ জুৱলি হোল মাৰি ভাঙি তোমালোকক মোৰ ডঙাই গমন কৰালোঁ কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা মোৰ বিধি অগ্ৰাহ্য কৰা আৰু মনতে মোৰ শাসন প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা কিন্তু মোৰ নিয়মটি লংঘন কৰা তেন্তে তোমালোকে এনে কৰাত ময়ো তোমালোকলৈ এইদৰে আচৰণ কৰিম মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা যক্ষ্মা ৰোগ আৰু পুৰণি জ্বৰ নিৰূপণ কৰিম আৰু তোমালোকে মিছাৰে গুটি ববা কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব আৰু মই তোমালোকলৈ কন্দুৱাকৈ চাম তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘটিবা তোমালোকক ঘৃণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাত গুণ দণ্ড দিম মই তোমালোকৰ গৰ্ব খৰ্ব কৰিম আৰু তোমালোকৰ আকাশ লোহা যেন আৰু মাটি পিতল যেন কৰিম তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ'ব কিয়নো তোমালোকৰ ভূমিয়ে শস্য উৎপন্ন নকৰিব আৰু দেশৰ গছবোৰত গুটি নালাগিব আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাত গুণ আপদ ঘটাম তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব তোমালোকৰ পশু নষ্ট কৰিব আৰু তোমালোকৰ সংখ্যা কম কৰিব আৰু তোমালোকৰ ৰাজ আলিবোৰ নিজান হৈ পৰিব ইমানতো যদি মোৰ শিকনি নোলোৱা কিন্তু মোৰ বিপৰীত আচৰণ কৰা তেন্তে ময়ো তোমালোকৰ বিপৰীত আচৰণ কৰিম আৰু তোমালোকৰ পাপৰ কাৰণে মই তোমালোকলৈ সাত গুণ আপদ ঘটাম, আৰু নিয়মটিৰ উলংঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম, আৰু তোমালোকৰ শত্ৰুৰ হাতত শোধাই দিয়া যাব। মই তোমালোকৰ অন্নৰ ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তোমালোকে জোখ কৰি তেওঁলোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব। ইমানতো তোমালোকে যদি মোৰ বাক্যলৈ কাণ নিদি মোৰ বিপৰীত আচৰণ কৰা, তেন্তে ময়ো ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাত গুণ দণ্ড দিম। তোমালোকে নিজ নিজ পুঁজিহঁতৰ মঙহ খাবা, মই তোমালোকৰ পবিত্ৰ ঠাইবোৰ নষ্ট কৰিম। তোমালোকৰ সূৰ্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মূৰ্তিবোৰ শৰ ওপৰত তোমালোকৰ শ পেলাম, আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব। মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্মৰ ধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুবোৰ ঘ্ৰাণ গ্ৰহণ নকৰিম। মই তোমালোকৰ দেশখন উচ্ছন্ন কৰিম, তাতে দেশত থকা তোমালোকৰ শত্ৰুবোৰে তাকে দেখি আচৰিত মানিব। মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম, তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংস কৰা হ'ব। যেতিয়ালৈকে দেশ উচ্ছন্ন হৈ থাকিব আৰু তোমালোক শত্ৰুবোৰৰ দেশত থাকিবা, তেতিয়ালৈকে দেশে নিজৰ বিশ্ৰাম বছৰবোৰ ভোগ কৰিব। সেই কালত দেশে বিশ্ৰাম পায় নিজৰ বিশ্ৰাম বছৰবোৰ ভোগ কৰিব। যিমানকাল সেয়ে উচ্ছন্ন হৈ থাকিব সিমানকাল বিশ্ৰাম কৰিব। তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম বছৰবোৰত যি বিশ্ৰাম ভোগ কৰা নাই দেশে তাক ভোগ কৰিব। আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম, আৰু সৰি পৰা পাতৰ শব্দেও তেওঁলোকক পলুৱাব। যেনেকৈ তৰোৱালৰ আগৰ পৰা পলায় তেনেকৈ পলাব, আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ'বা, আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে সিজনৰ লগত খুন্দা খাই পৰিবা, আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ'বলৈ তোমালোকৰ শক্তি নাথাকিব, আৰু তোমালোক জাতিসমূহৰ মাজত বিনাশ হ'বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব, আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তোমালোকৰ নিজৰ আৰু পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব। কিন্তু যদি তোমালোকে আৰু তোমালোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্য লংঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত ময়ো তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচ্ছুন্নত মন নম্ৰ কৰে আৰু নিজৰ পাপৰ দণ্ডযোগ্য যেন মানে, তেন্তে জাকুবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম, আৰু ইছহাকেৰে সৈতে কৰা মোৰ নিয়মটিও অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সোঁৱৰিম, আৰু মই দেশকো সোঁৱৰণ কৰিম। দেশে তেওঁলোকৰ দ্বাৰাই পৰিতিক্ত হ'ব, আৰু তেওঁলোক নথকাকৈ দেশ উচ্ছন্ন হৈ থকা মানে নিজৰ বিশ্ৰাম বছৰবোৰ ভোগ কৰিব, আৰু তেওঁলোকে নিজ নিজ অপৰাধ দণ্ডযোগ্য যেন মানিব, কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে। তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিৰ ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা। কিন্তু মই তেওঁলোকৰ ঈশ্বৰ হ'বৰ অৰ্থে তেওঁলোকৰ যি পূৰ্বপুৰুষসকলক জাতিসমূহৰ আগতে মিশর দেশৰ পৰা উলিয়াই আনিলো, তেওঁলোকৰ সেই পূৰ্বপুৰুষসকলৰে সৈতে কৰা মোৰ নিয়মটি তেওঁলোকৰ মংগলৰ অৰ্থে সোঁৱৰিম। মই জিহুৱা। চিনয় পৰ্বতত জিহুৱাই মুচিৰ দ্বাৰাই নিজৰ আৰু ইজৰাইলৰ সন্তানসকলৰ মাজত এইবোৰ বিধি, শাসন প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে।